এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত টাটা গোটৰ বিভিন্ন প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হয়। ডঃ শৰ্মাই লগতে কাৰ্যবাহী বিষয়াসকলক আসন্ন এডভান্টেজ আছাম শীৰ্ষক আন্তঃগাঁথনি সন্মিলনলৈ আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ছান ফাৰ্মাৰ কাৰ্যবাহী সঞ্চালক আলোক সাংভিকো সাক্ষাৎ কৰে। বৈঠকত অসমৰ ভেষজ খণ্ডৰ সুযোগ আৰু গোটটোৰ সম্প্ৰসাৰণ পৰিকল্পনাক লৈ আলোচনা কৰা হয়। তিনিদিনীয়া ভ্ৰমণসূচীৰে মুম্বাইলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত এটা ৰোড শ্বত ভাগ ল'ব। উল্লেখযোগ্য যে ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছাম শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত তিনিখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যপালগৰাকীয়ে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা, কৰ্তব্যৰ পৰা বিকাশলৈ আৰু অমৃত সৰোবৰ সদ্ভাৱনাসূচক উদগনি শীৰ্ষক আঁচনি তিনিখন জনসাধাৰণৰ কল্যাণৰ অৰ্থে মুকলি কৰে। এই অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপাল শ্ৰী আচাৰ্যই জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।
ৰাজভৱনকে দ্বাৰা কোই ভি যোজনা সোচি জাতি হে অৰ আপ আপনে উৎসাহ কে সাথ ইস যোজনা কে সাথ জুট জাতে হে অৰ পুৰা কা পুৰা সহযোগ কৰতে হে ইসকে লিয়ে মই আপনি ওৰ সে আপ সবকো বহুত বহুত ধন্যবাদ দেতা হুঁ। আজ তিন যোজনাওঁ কা শুভারম্ভ কিয়া গয়া অৰ জিসমে ৰাজ্যপাল অসম ৰাষ্ট্ৰীয় কৃতজ্ঞতা এবং জাগৰূকতা যোজনা, ৰাজ্যপাল অসম কৰ্তব্য সে বিকাশ যোজনা আৰু ৰাজ্যপাল অসম অমৃত সৰোবৰ সদ্ভাৱনা সংগত প্ৰোৎসাহন যোজনা।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত আজি পৰ্যন্ত 5,10,00,000 টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত ৰেইন ছফ্টৰ বিশেষ কেলেণ্ডাৰখন মুকলি কৰা হয়। সপ্তদশ বৰ্ষৰ বাবে মুকলি কৰা এইবাৰৰ কেলেণ্ডাৰখনত ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তত দিব্যাংগসকলৰ শিক্ষাদানৰ বাবে স্থাপিত বিদ্যা দ্য লিভিং স্কুল নামৰ ব্যতিক্ৰমী বিদ্যালয়খনে স্থান লাভ কৰিছে। গ্ৰন্থমেলাত আজি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত হৈ এখন গ্ৰন্থ উন্মোচন কৰে। বিয়লি শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। একেদৰে দিনৰ ভাগত সদ্যপ্ৰয়াত কবি মীৰা ঠাকুৰৰ সোঁৱৰণত অনুষ্ঠিত মহিলাসকলৰ এটি অনুষ্ঠান ৰাণী গোহাঁই পৰিচালনা কৰে। শব্দ শিল্প আড্ডা শীৰ্ষক আন এটা আকৰ্ষণীয় অনুষ্ঠানত সাহিত্য, নাটক আৰু সাংবাদিকতাৰ লগতে ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে অংশগ্ৰহণ কৰে। কাইলৈ গ্ৰন্থমেলাত পুৱা 9:30 বজাৰ পৰা দিনৰ 2 বজালৈ শিশুৰ দিন উপলক্ষে চিত্ৰাংকন, মুকলি কুইজ, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসমত বাণিজ্যিক চলচ্চিত্ৰ গৃহ নিৰ্মাণৰ বাবে ৰাজ্যৰ বচা বচা উদ্যমীসকলক 50,00,000 টকাৰ চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি এই বিষয়ে প্ৰকাশ কৰি ইচ্ছুক উদ্যমীসকলক এই সাহায্য লাভৰ বাবে আবেদন কৰিবলৈ আহান জনায়। আবেদন গ্ৰহণৰ অন্তিম দিন 20 ফেব্ৰুৱাৰী ধাৰ্য কৰা হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীত বিভাগীয় বিষয়বৰ্গৰ সৈতে এখন বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰে। তেওঁ অৰুণোদয় আঁচনি ৰূপায়ণ, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ অব্যৱহৃত পুঁজিৰ ব্যৱহাৰ, জিলা পৰিষদৰ নতুন কাৰ্যালয় গৃহ আৰু কৰ্মচাৰীৰ সংখ্যাৰ বিষয়ে বুজ লোৱাৰ উপৰি কেইবাখনো আঁচনিৰ কাম কাজৰ পৰ্যালোচনা কৰে। আজিৰ বৈঠকত জিলাখনৰ আয়ুক্ত, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, সকলো চক্ৰ বিষয়া আৰু গাঁও পঞ্চায়তৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ ইউ পি পি এলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি মুছলপুৰত অনুষ্ঠিত হয়। বৈঠকত বিটিচি পৰিষদীয় নিৰ্বাচন, দলৰ সাংগঠনিক দিশ আৰু ভৱিষ্য নথি লৈ আলোচনা কৰা হয়। বি টি আৰৰ মুৰববী প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক বৈঠকত পৰিষদীয় নিৰ্বাচনৰ বাবে দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যিক মন্ত্ৰী ইউ জি ব্ৰহ্মৰ দায়িত্বত এখন 5-জনীয়া সমিতিও গঠন কৰা হয়। দলৰ মুখপাত্ৰ মাধৱ ছেত্ৰীয়ে আসন্ন বি টি চি পৰিষদীয় নিৰ্বাচনত নৱপ্ৰজন্ম আৰু মহিলাৰ বাবে আসন সংৰক্ষিত থাকিব বুলি জানিবলৈ দিয়ে। বৈঠকত ইউ পি পি এল দলৰ সাংসদ, মন্ত্ৰী বিধায়কসকলৰ লগতে কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থাকে। প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা চিত্ৰনাট্যকাৰ সদ্যপ্ৰয়াত ভাস্কৰজ্যোতি দাসৰ সোঁৱৰণত আজি গুৱাহাটীৰ চেনিকুঠিৰ সূৰ্য ক্লাবত এটা স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৱা বছৰ কেৰালা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটিছবি মহোৎসৱত প্ৰদৰ্শিত পৰিচালকগৰাকীৰ এন আননোন ছামাৰ শীৰ্ষক বহু প্ৰশংসিত ছবিখনৰ প্ৰদৰ্শনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সূচনা কৰা হয়। ছয়গাঁও আৰক্ষীয়ে আজি ঘোঁৰামৰাত অভিযান চলাই দুজন মাদক দ্ৰব্যৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী দুজনক জাছিমুদ্দিন আহমেদ আৰু বাবদুৰ ৰচিদ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা 24টা মাদক দ্ৰব্য ভৰ্তি টেমা আৰু নগদ 86,000ৰো অধিক ধন জব্দ কৰা হৈছে। দৰং জিলাৰ মঙ্গলদৈ থানাৰ অন্তৰ্গত বাঘপৰি গাঁৱত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন কিশোৰৰ মৃত্যু হয়। কিশোৰজন আব্দুল হান্নান বুলি জানিব পৰা গৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।